قل لعبادي الذين آمنوا يقيموا الصلاة وينفقوا مما رزقناهم سرا وعلانية من قبل أن يأتي يوم لا بيع فيه ولا خلال.
মোৰ বান্দাসকলৰ মাজৰ যিসকলে ইমান আনিছে তেওঁলোকক তুমি কোৱা চালাত কায়েম কৰিবলৈ আৰু মই তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰিবলৈ, সেই দিৱস অহাৰ পূৰ্বেই যিদিনা কোনো ক্ৰয় বিক্ৰয়ৰ সুবিধা নাথাকিব আৰু কোনো বন্ধুত্বও নাথাকিব,